আকাশবাণী গুৱাহাটী। তেওঁ আচলতে পঢ়িছে উত্তৰ কুমাৰ দাসে। এতিয়া তেওঁৰ বাবে হল গুৱাহাটীত অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনৰ দুদিনীয়া কাৰ্যসূচীৰ সামৰণি। ৰাজ্যত শীঘ্ৰে বিষয় শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰমেশ ডেকৰ ঘোষণা। অহা 14 আগষ্টত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে কাউন্সেলিং আৰম্ভ। জিলাৰ ভয়াৱহ ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা 135লৈ বৃদ্ধি। আৰু পেৰিছ অলিম্পিকত আজি অসম কন্যা লাভলীনা বৰগোহাঁইৰ খেল। প্ৰতিযোগিতাৰ আজি পঞ্চম দিনা ভাৰতীয় বক্সাৰ আৰ্চাৰ শ্বুটাৰ আৰু শ্বটাৰসকল নিজ নিজ শাখাৰ খেলত অৱতীৰ্ণ। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মার অধ্যক্ষতাত গুৱাহাটী লোকসেৱা ভৱনত দুদিনীয়াকৈ অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনৰ কালি সামৰণি পৰে। অসম মন্ত্ৰালয়ৰ সদস্য আৰু চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই সন্মিলনত ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সন্মিলনৰ প্ৰথমটো দিনৰ প্ৰায় 13 ঘণ্টীয়া বৈঠকখনত ৰাজ্যখনত ভি আই পি সংস্কৃতি বন্ধ কৰা, মুখ্যমন্ত্ৰীয়ে কোনো জিলা ভ্ৰমণলৈ গলে কনভয়ত বাহনৰ সংখ্যা 10ৰ পৰা 12ৰ ভিতৰত সীমিত ৰখা, মুখ্যমন্ত্ৰী ভ্ৰমণৰ সময়ছোৱাত নিৰাপত্তাৰ নামত বাঁহৰ বেৰিকেড দি জনসাধাৰণক হাৰাশাস্তি কৰাৰ পৰা বিৰত ৰখা, মুখ্যমন্ত্ৰী তথা মন্ত্ৰীসকলক আপ্যায়নৰ ক্ষেত্ৰত ৰাজকীয় আহাৰৰ আয়োজনৰ পৰা বিৰত থকা আদি বহু সংস্কাৰমূলক পদক্ষেপ গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জিলা আয়ুক্তসকলক আহ্বান জনায়। অনুৰূপ ধৰণে অহা 2 অক্টোবৰৰ পৰা ৰাজ্যৰ উপজিলাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক নীতি নিৰ্দেশনা প্ৰদান কৰে। সামৰণি বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্য চৰকাৰে ইতিমধ্যে দুৰ্নীতি অবিহনে 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হোৱা বিষয়টোৱে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিশেষ গুৰুত্ব লাভ কৰিছে বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয় যে অহা 2 অক্টোবৰত ৰাজ্যত মিছন বসুন্ধৰা 3.0 আৰম্ভ হ'ব। অহা নৱেম্বৰ ডিচেম্বৰৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ অভিযান আৰম্ভ কৰাৰ লগতে নিযুত মহিলা আঁচনি আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ কাম আৰম্ভ কৰা হ'ব। শিক্ষা বিভাগে ৰাজ্যৰ বিদ্যালয়সমূহত নতুন শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি শিক্ষামন্ত্ৰী ডঃ ৰমেশ ডেকৰে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীৰ মতে নতুনকৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত শিক্ষকসকলক বিষয় শিক্ষক হিচাপে নামকৰণ কৰা হ'ব। ইতিমধ্যে শিক্ষা বিভাগে কোন কোন বিষয়ত শিক্ষকৰ নাটনি আছে সেই বিষয়ে শিক্ষামন্ত্ৰীগৰাকীক অৱগত কৰায়। শেহতীয়া কৰি শিক্ষা সেতু এপৰ জৰিয়তে এই তথ্য আহৰণ কৰা হৈছে। অনাগত সময়ত শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে খালী পদসমূহত শিক্ষক নিযুক্তি দিয়াৰ কথা শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত চলিত বৰ্ষৰ এমবিবিএছ, বিবিএছ আদি পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে কাউন্সেলিঙৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আগষ্ট মাহৰ প্ৰথম সপ্তাহত আৰম্ভ হ'ব। মেডিকেল কাউন্সেলিং কমিটীয়ে এই কথা প্ৰকাশ কৰি লগতে কয় যে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে কাউন্সেলিং পৰ্ব অহা 14 আগষ্টত আৰম্ভ হ'ব। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ ডাঃ বি শ্ৰীনিবাসে পঞ্জীয়ন আৰু কাউন্সেলিং সম্পৰ্কে সকলো ধৰণৰ অগ্ৰগতিৰ বিষয়ে অৱগত হ'বলৈ শিক্ষাৰ্থীসকলক মেডিকেল কাউন্সেলিং কমিটীৰ ৱেবছাইটত দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে এই কাউন্সেলিঙৰ জৰিয়তে এমবিবিএছ পাঠ্যক্ৰমত দেশৰ পৰা 1,10,000 আৰু বিবিএছৰ প্ৰায় 21,000 আসনৰ লগতে আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ পাঠ্যক্ৰমতো নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। সূচী অনুসৰি অহা 14 আগষ্টৰ পৰা 21 আগষ্টলৈ কাউন্সেলিং সম্পন্ন হোৱাৰ পাছত 23 আগষ্টত আসন আবণ্টনৰ ফলাফল ঘোষণা কৰা হ'ব। আনহাতে 6 ছেপ্টেম্বৰৰ পৰা 10 ছেপ্টেম্বৰলৈ দ্বিতীয় পৰ্যায়ৰ কাউন্সেলিং সম্পন্ন হোৱাৰ পাছত দ্বিতীয় পৰ্যায়ৰ আসন আবণ্টন 11 আৰু 12 ছেপ্টেম্বৰত আৰু তৃতীয় তথা অন্তিম পৰ্যায়ৰ আবণ্টন প্ৰক্ৰিয়া 13 ছেপ্টেম্বৰত সম্পূৰ্ণ হ'ব। একেদৰে চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নেট পিজি অহা 11 আগষ্টত অনুষ্ঠিত হ'ব বুলিও ঘোষণা কৰা হৈছে। এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে mba.edu.in ৱেবছাইটৰ পৰা অহা 8 আগষ্টত প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব বুলি পৰীক্ষাৰ দায়িত্বত থকা সংস্থা নেশ্যনেল বৰ্ড অব এক্সামিনেশ্যনছ ইন মেডিকেল ছায়েন্সেছ NBAMSৰ পৰা প্ৰকাশ কৰা হৈছে। নেট পিজিৰ এই পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আসনসমূহ পূৰণ কৰা হ'ব। নীতি আয়োগৰ বাবে বিশেষ কাৰ্যসূচী সম্পন্নতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে স্বাস্থ্যখণ্ডত সজাগতা সৃষ্টিৰ বিশেষ ব্যৱস্থা কৰা হৈছে। সম্পন্নতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মূলত প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি সৰ্বত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুক মাতৃদুগ্ধ পান কৰোৱাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। সম্প্ৰতি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহতো প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে এই অভিযানৰ অধীনত ব্যৱস্থা অব্যাহত ৰখা হৈছে। ইপিনে চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ভূমি স্বাস্থ্য কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হয়, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হয় আৰু একতা উন্নয়ন খণ্ডত থকা আত্মসহায়ক গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। একেদৰে বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱা এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰো লক্ষ্য লোৱা হৈছে। তেলেংগানাৰ সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰামসভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীত আয়োজন কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অৰ্থাৎ অডিশ্যনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সাল সলনি ঘটোৱা হৈছে। নাট শাখাৰ পৰা জনোৱা মতে অনিবাৰ্য কাৰণবশতঃ অহা 2 আগষ্টৰ পৰা হ'বলগীয়া পূৰ্বঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা 3 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈ এই অডিশ্যন সম্পন্ন হ'ব। নতুনকৈ আবেদন কৰা শিশু শিল্পী আৰু বি গ্ৰেডৰ উপৰি বি হাই গ্ৰেডৰ বাবেও একেলগে অডিশ্যন সম্পন্ন হ'ব। প্ৰাথমিকভাৱে কণ্ঠস্বৰ পৰীক্ষাৰ প্ৰৱেশ পত্ৰ ডাকযোগে পঠিওৱা হ'ব আৰু প্ৰত্যেকৰ মোবাইলত অডিশ্যনৰ তাৰিখ আৰু সময় সন্দৰ্ভত বাৰ্তা প্ৰেৰণ কৰা হ'ব। যদি আবেদন কৰা কোনো প্ৰাৰ্থীয়ে এই দুয়োটা মাধ্যমৰ এটাৰ জৰিয়তে নিজৰ কণ্ঠস্বৰ পৰীক্ষাৰ দিন আৰু সময় সন্দৰ্ভত অৱগত নহয় তেন্তে তেওঁলোকে অহা 20 আগষ্টৰ পাছত 9401083018 নম্বৰত হোৱাটছএপযোগে যোগাযোগ কৰিব পাৰিব। পৰীক্ষাত উত্তীৰ্ণ হৈ কেন্দ্ৰটোৰ নাট শাখাৰ অভিনয় শিল্পীৰ স্বীকৃতি পোৱাসকলৰ তালিকা 24 ছেপ্টেম্বৰৰ 2:30 বজাত প্ৰকাশ কৰা হ'ব।
अब डिजिटल साक्षी भी होंगे पारंपरिक साक्ष्य भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू आजाद भारत के अपने कानून
तारीख युद्ध का हो गया अंत न्यायिक प्रक्रिया के लिए समय सीमा तय भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू आजाद भारत के अपने कानून
अब डिजिटल साक्षी भी होंगे पारंपरिक साक्ष्य भारतीय साक्ष्य
কেৰালাৰ ৱায়নাডত ভূমিস্খলনত নিহতৰ সংখ্যা 135লৈ বৃদ্ধি পাইছে। সেনা, বায়ুসেনা আৰু নৌসেনাৰ সমন্বিত প্ৰচেষ্টাত 400 ত কৈও অধিক লোকক ধবংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে। আৱদ্ধ লোকসকলক উদ্ধাৰ কৰি বায়ুসেনাই বিশেষ বিমানৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। সেনাই জনোৱা মতে মুণ্ডাক্কাই গাঁৱৰ পৰা প্ৰায় 150 জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ভাৰতীয় সেনাই মানৱীয় আৰু দুৰ্যোগ সাহায্যৰ প্ৰয়াসক ফলপ্ৰসূ কৰিবলৈ কোজিকোডত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। জিলাখনত 45টা সাহায্য শিবিৰ মুকলি কৰি 3,069 জন লোকক আশ্ৰয় প্ৰদান কৰা হৈছে। কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আজি ৱায়নাড ভ্ৰমণ কৰিব। ৱায়নাড, কেশৰ আৰু কোজিকোডকে ধৰি বিভিন্ন স্থানৰ সকলো শিক্ষানুষ্ঠান ইতিমধ্যে বন্ধ ঘোষণা কৰা হৈছে। ভাৰতীয় ৰেলনীতিৰ সৈতে সংগতি ৰাখি উত্তৰ পূব সীমান্ত ৰেল 2030 চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্যত উপনীত হবলৈ অগ্ৰসৰ হৈছে। জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ প্ৰয়াসেৰে উত্তৰ পূব সীমান্ত ৰেলৱে সমগ্ৰ সংমণ্ডল সেৱা ভৱন আৰু অন্যান্য প্ৰতিষ্ঠানসমূহত মধ্যাচাৰ ওপৰৰ সৌৰ শক্তি স্থাপনেৰে অধিক সেউজ শক্তি উৎপাদনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। নৱীকৰণযোগ্য শক্তিৰ জৰিয়তে নিজৰ চাহিদা পূৰণ কৰিবলৈ উত্তৰ পূব সীমান্ত ৰেলৱে নৱীকৰণযোগ্য উৎসৰ পৰা 1.45 মিলিয়ন ইউনিট শক্তি উৎপাদন কৰিছে, যাৰ ফলত যোৱা এপ্ৰিল জুনৰ ভিতৰত 97.9 লাখ টকা ৰাহি হৈছে। অসমৰ ডাঃ নম্ৰতা দাসলৈ ক্লিনিকেল অংকলজীৰ ৰয়েল কলেজ অব ৰেডিঅলজিষ্ট লণ্ডনৰ সন্মানীয় ফেলোশ্বিপ আগবঢ়োৱা হৈছে। এইমছ ভুৱনেশ্বৰৰ পৰা MBBS ডিগ্ৰী লাভ কৰা ডাঃ দাসে এইমছ দিল্লীৰ পৰা 3 বছৰীয়া ছিনিয়ৰ ৰেচিডেন্সি সম্পূৰ্ণ কৰিছে। তেওঁ বৰ্তমান ব্ৰিটেইনত প্ৰটন থেৰাপী ক্লিনিকেল ফেলো হিচাপে অধ্যয়ন কৰি আছে। অসম কন্যা লাভলীনা বৰগোহাঁই পেৰিছ অলিম্পিকত আজি নিজৰ খেল আৰম্ভ কৰিব। প্ৰতিযোগিতাৰ বক্সিঙৰ মিডিয়াৱেট শিতানৰ 75 কিলোগ্ৰাম শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত তেওঁ নৰৱেৰ সুনিভা হপষ্টাডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 3:50 বজাত আৰম্ভ হ'ব। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক দখলেৰে অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনাৰ আজিৰ খেললৈ ৰাজ্য আৰু দেশৰ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰিছে। উল্লেখযোগ্য যে পূৰ্বে 69 কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰা খেলুৱৈগৰাকী এইবেলি প্ৰথমবাৰৰ বাবে 75 কিলোগ্ৰাম শাখাত অৱতীৰ্ণ হ'ব। তেওঁৰ বিৰুদ্ধে অৱতীৰ্ণ হ'বলগীয়া নৰৱেৰ খেলুৱৈগৰাকীও শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে পৰিগণিত হৈছে। আনহাতে প্ৰতিযোগিতাৰ আজি 5ম দিনা ভাৰতীয় বক্সাৰ, আৰ্চাৰ, শ্বুটাৰ আৰু চাপ্লাৰসকল নিজ নিজ শাখাৰ খেলত অৱতীৰ্ণ হ'ব। শ্বুটিঙত ঐশ্বৰ্য প্ৰকাশ সিং তোমৰ 450 মিটাৰ ৰাইফলৰ থ্ৰী পজিচন শিতানৰ যোগ্যতা নিৰূপণ পৰ্যায়ৰ দ্বিতীয়ত অৱতীৰ্ণ হ'ব। একেদৰে মহিলাৰ ট্ৰেক শ্বুটিঙৰ যোগ্যতা নিৰূপণ পৰ্যায়ৰ প্ৰথম দিনা 68 পইণ্টকৈ লাভ কৰা শ্ৰেয়সী সিং আৰু ৰাজেশ্বৰী কুমাৰী আজি যোগ্যতা নিৰূপণ পৰ্যায়ৰ দ্বিতীয় ৰাউণ্ডত অৱতীৰ্ণ হ'ব। আনহাতে অনুজ আগৰৱালে অশ্বচালনা প্ৰশিক্ষণৰ ব্যক্তিগত শিতানত ভাগ ল'ব। বেডমিণ্টনত পুৰুষৰ ছিংগলছত লক্ষ্য সেন ইণ্ডোনেছিয়াৰ জোনাথন ক্ৰিষ্টিৰ সন্মুখীন হোৱাৰ বিপৰীতে এইচ এছ প্ৰণয় ভিয়েটনামৰ ডুক ফেট লেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে মহিলাৰ ছিংগলছত পি ভি সিন্ধু ইষ্টনিয়াৰ ক্ৰিষ্টিন কিউবাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰীলংকাৰ পাল্লা খেলত ভাৰত আৰু শ্ৰীলংকাৰ মাজত যোৱা নিশা অনুষ্ঠিত টি টুৱেণ্টি শৃংখলাৰ অন্তিমখন খেলত ভাৰতে শ্ৰীলংকাক ছুপাৰ অভাৰত পৰাজিত কৰে। খেলখনত ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত 9টা উইকেট হেৰুৱাই 137 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ শুভমন গিলে 39 আৰু ৰিয়ান পৰাগে 26 ৰাণৰ বৰঙণি আগবঢ়ায়। আনহাতে খেলখনত শ্ৰীলংকাই সুন্দৰ আৰম্ভণি কৰে যদিও অন্তিম 4টা অভাৰত ক্ৰমাগতভাৱে উইকেট হেৰুৱাই 137 ৰাণত ইনিংছ সমাপ্ত কৰে। ইয়াৰ ফলত ছুপাৰ অভাৰৰ সহায় ল'বলগীয়া হয়। ছুপাৰ অভাৰত শ্ৰীলংকাই কেৱল 2 ৰাণহে সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে এটা বাউণ্ডেৰী কোবাই খেলখন নিজৰ দখললৈ আনে। খেলখনত ৱাশ্বিংটন সুন্দৰক প্লেয়াৰ অব দ্য মেচ আৰু সূৰ্য কুমাৰ যাদৱক প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। আনহাতে অসমৰ ৰিয়ান পৰাগে কালিৰ খেলত সৰ্বাধিক সংখ্যক ছিক্সাৰৰ অধিকাৰী হৈ বঁটা লাভ কৰে। বৰজালী জিলাৰ পাঠশালাৰ লাচিত নগৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক অসম আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণকাৰী নৃপেন নাথ ৰায়ৰ কালি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 70 বছৰ। তেওঁ চাপাগুৰি কপলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু বাক্সাৰ বাগজানীত থকা শ্ৰী শ্ৰী শংকৰদেৱ বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক আছিল। বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়ৰ পৰা তেওঁ কৃতি শিক্ষকৰ বঁটাও লাভ কৰিছিল। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে সংগীতা শৰ্মাই।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে মিয়ামিৰ পৰা বৰষুণত কেৰালাৰ ৱায়নাডত হোৱা ভূমিস্খলন আৰু বানত প্ৰাণহানি হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ বাতৰি ভিন ভিন শিৰোনামেৰে আজিৰ প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতত এই বাতৰিৰ শিৰোনাম কেৰালাত মৃত্যুৰ কেৰেলি ভয়াৱহ ভূমিস্খলনত শতাধিকৰ মৃত্যু। অসমীয়া প্ৰতিদিন কাকতেও এই বাতৰিটো ৱায়নাডত ভয়াৱহ ভূমিস্খলন আৰু বানত 119গৰাকী লোকৰ প্ৰাণহানি শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে ৰাজ্যৰ আটাইকেইখন জিলাৰ আয়ুক্তসকলৰ সৈতে অনুষ্ঠিত সন্মিলনৰ বাতৰিটো দিছপুৰত জিলা আয়ুক্তৰ দুদিনীয়া মাৰাথন সন্মিলন 25 ঘণ্টাৰ অধিক সময় আলোচনা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। এমাহত তৃতীয়টো ৰেল দুৰ্ঘটনা শিৰোনামেৰে আমাৰ অসম কাকতে ঝাৰখণ্ডত হাওৰা মুম্বাই এক্সপ্ৰেছৰ 18টা ডবা ল্যাংচিত আৰু 2জন যাত্ৰী নিহত হোৱাৰ বাতৰি মুখ্য বাতৰিৰ স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে পেৰিছ অলিম্পিকত সুদীৰ্ঘ 124 বছৰৰ পাছত পেৰিছতে কোনো ভাৰতীয় এথলীটে একেখন অলিম্পিকতে 2টাকৈ পদক জয়ৰ কৃতিত্ব অৰ্জন কৰাৰ বাতৰি মনুৰ ইতিহাস এতিয়া দৃষ্টি লাভলীনা শিৰোনামেৰে বিস্তৃতভাৱে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে নতুন দিল্লীত বাজেট সম্পৰ্কীয় আলোচনাত প্ৰধানমন্ত্ৰীয়ে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হোৱাৰ দিন দূৰৈত নহয় বুলি কৰা মন্তব্যৰ বাতৰি অন্যতম মুখ্য বাতৰিৰ স্থান দিছে। দৈনিক অসম কাকতে লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ সন্দেহ শিৰোনামেৰে ভোটদান আৰু ভোটগণনা মাজত বিস্তৰ ব্যৱধান সম্পৰ্কে এ ডি আৰৰ প্ৰতিবেদনত প্ৰকাশ হোৱা তথ্যৰ বিষয়ে মুখ্য বাতৰি প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে লক্ষ্মণ প্ৰসাদ আচাৰ্য অসমৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰাৰ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিয়াৰ সমান্তৰালকৈ দ্য চেণ্টিনেল কাকতে বিজেপি শাসিত অন্যান্য ৰাজ্যসমূহক পাছ পেলাই অসমে সফলতাৰে আৰু স্বচ্ছতাৰে ৰাজ্যত নিযুক্তি প্ৰক্ৰিয়া সম্পাদন কৰাৰ বাতৰি প্ৰকাশ কৰিছে। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন।
গুৱাহাটীত অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনৰ দুদিনীয়া কাৰ্যসূচীৰ সামৰণি। ৰাজ্যত শীঘ্ৰেই বিষয় শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ ঘোষণা। অহা 14 আগষ্টত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে কাউন্সেলিং আৰম্ভ। কেৰালাৰ ৱায়নাড জিলাৰ ভয়াৱহ ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা 135লৈ বৃদ্ধি আৰু পেৰিছ অলিম্পিকত আজি অসম কন্যা লাভলীনা বৰগোহাঁইৰ খেল। প্ৰতিযোগিতাৰ আজি পঞ্চম দিনা ভাৰতীয় বক্সাৰ আৰ্চাৰ শ্বুটাৰ আৰু শ্বাটলাৰসকলৰ অংশগ্ৰহণ। আমাৰ পৌৰাঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।